আদি পুস্তক 44 অধ্যায়। যোসেফৰ চলনা। যোসেফে তেওঁ ঘৰ গিৰিক আদেশ দি ক'লে, এই লোকসকলে যিমান শস্য লৈ যাব পাৰে তেওঁলোকৰ বস্তাবোৰ সিমানকৈ পূৰ কৰি দিয়া, আৰু প্ৰতিজন লোকৰ ধন তেওঁলোকৰ বস্তাৰ মুখত থবা। মোৰ ৰূপৰ পিয়লাটো সবাতোতকৈ সৰুটো শস্য ভৰোৱা বস্তাৰ মুখত থবা। তেতিয়া ঘৰগিৰিজনে যোসেফে কোৱাৰ দৰে কৰিলে। পাছদিনা অতি পুৱাতে লোকসকলক তেওঁলোকৰ গাধবোৰৰ সৈতে বিদায় দিলে। তেওঁলোক নগৰৰ পৰা ওলাই যোৱাৰ পাছত অধিক দূৰ গৈ পোৱাৰ আগতেই যোসেফে তেওঁ ঘৰগিৰিক ক'লে, সোনকালে সেই লোকসকলৰ পাছে পাছে যোৱা, তেওঁলোকক লগ পাই ক'বা, তোমালোকে উপকাৰৰ সলনি কিয় অপকাৰ কৰি আহিলা, কিয় তোমালোকে মোৰ প্ৰভুৰ পিয়লা চুৰ কৰিলা। সেইটো পিয়লাতে মোৰ প্ৰভুৱে পান কৰে আৰু মংগল চোৱাৰ কাৰণেও ব্যৱহাৰ কৰে। তোমালোকে এই কৰ্ম কৰি অতি অন্যায় কৰিছা। এইদৰে সেই ঘৰ গিৰিয়েও গৈ বাটত তেওঁলোকক লগ ধৰিলে আৰু এইবোৰ কথা ক'লে। কিন্তু তেওঁলোকে তেওঁক ক'লে, মহাশয়, আপুনি কিয় এনেবোৰ কথা কৈছে? আপোনাৰ দাগবোৰৰ পৰা এনেধৰণৰ কৰ্ম কৰা দূৰ হওক। যোৱাবাৰ আমাৰ বস্তাৰ মুখত যি ধন পাইছিলোঁ সেয়া আমি কনান দেশৰ পৰা পুনৰ আপোনালৈ উভতাই আনিলোঁ। তেন্তে আপোনাৰ প্ৰভুৰ ঘৰৰ পৰা আমি ৰূপ বা সোণ কেনেকৈ চুৰ কৰি আনিব পাৰোঁ? যদি সেই পিয়লা আপোনাৰ দাগবোৰৰ কোনোবা এজনৰ ওচৰত পোৱা যায় তেন্তে তাৰ মৃত্যু হওক, আৰু আমিও প্ৰভুৰ দাস হৈ থাকিম। তেতিয়া ঘৰগিৰিজনে ক'লে, ঠিক আছে, আপোনালোকৰ কথাৰ দৰে হওক, কিন্তু যিজনৰ ওচৰত সেই পিয়লা পোৱা যাব কেৱল তেওঁৱেই মোৰ দাস হ'ব, আন সকলো নিদোষী হ'ব। তেতিয়া তেওঁলোকে বেগতে নিজৰ বস্তা মাটিত নমাই খুলিলে। ঘৰগিৰিয়ে ডাঙৰজনৰ পৰা আৰম্ভ কৰি শেষত সৰুজনলৈকে বিচাৰোঁতে বিঞ্জামিনৰ বস্তাৰ ভিতৰত সেই পিয়লা পোৱা গ'ল। তেতিয়া তেওঁলোকে নিজৰ কাপোৰ ফালিলে, নিজৰ গাধত বোজাবোৰ দি পুনৰ নগৰলৈ উভতি গ'ল। যিহুদা আৰু তেওঁ ভাই ককাইসকল যেতিয়া যোসেফৰ ঘৰ আহি পালে, যোসেফে তেতিয়াও তাতে আছিল। তেওঁলোকে তেওঁৰ সন্মুখলৈ গৈ মাটিত উবুৰি হৈ পৰিল। তেতিয়া যোসেফে তেওঁলোকক ক'লে, তোমালোকেনো এইটো কি কাম কৰিলা? তোমালোকে নাজানানে যে মোৰ নিচিনা এজন লোক মংগল চোৱাৰ অভ্যাস কৰিব পাৰে? যিহুদাই ক'লে, মোৰ প্ৰভুজনকো আমি কি ক'ম, তৰে বা কি দিম, কেনেদৰে বা আমি নিজক নিদোষী বুলি প্ৰমাণ কৰিম? আপোনাৰ দাগবোৰৰ অপৰাধ ঈশ্বৰেই প্ৰকাশ কৰি দিলে। যাৰ হাতত সেই পিয়লাটো পোৱা গৈছে চাওক, সি আৰু আমি সকলোৰে মোৰ প্ৰভুৰ দাস হ'লোঁ। তাতে যোসেফে ক'লে, এনে কৰ্ম কৰা মোৰ পৰা দূৰ হওক, যাৰ হাতত পিয়লাটো পোৱা গৈছে তেওঁহে মোৰ দাস হ'ব, কিন্তু আন সকলোৱে শান্তিৰে তোমালোকৰ পিতৃৰ কাষলৈ ঘূৰি যোৱা। তেতিয়া যিহুদাই তেওঁৰ ওচৰলৈ আগুৱাই গৈ ক'লে, হে মোৰ মালিক, ফৰোন যেনে আপুনিও তেনে, দয়া কৰি মোৰ প্ৰভুৰ কাণত আপোনাৰ এই দাসক এষাৰ কথা জনাবলৈ অনুমতি দিয়ক। আপোনাৰ এই দাসৰ ওপৰত আপোনাৰ ক্ৰোধ প্ৰজ্বলিত নহওক। মোৰ প্ৰভুৱে তেওঁ এই দাসবোৰক সুধিছিল, তোমালোকৰ পিতৃ আৰু কোনো ভাই আছেনে? তাতে আমি প্ৰভুক কৈছিলোঁ, আমাৰ এজন বৃদ্ধ পিতা আছে আৰু তেওঁ বুঢ়াকালৰ এজন সৰু ল'ৰাও আছে। তাৰ ককায়েকৰ মৃত্যু হৈছে আৰু একে মাকৰ সন্তান হিচাপে সি এতিয়া অকলে আছে। সেয়ে তাৰ পিতাই তাক অতি মৰম কৰে। পাছত আপুনি আপোনাৰ এই দাগবোৰক কৈছিল, তাক মোৰ ওচৰলৈ লৈ আনা, মই তাক চাব বিচাৰোঁ। তেতিয়া আমি প্ৰভুক কৈছিলোঁ, ল'ৰাটিয়ে তাৰ পিতাকক এৰি আহিব নোৱাৰে, কিয়নো যদি আহে তেন্তে তাৰ পিতাৰ মৃত্যু হ'ব। কিন্তু আপুনি আপোনাৰ দাগবোৰক কৈছিল, তোমালোকৰ সৰু ভাইক লগত লৈ নাহিলে তোমালোকে পুনৰ মোৰ মুখ দেখা নাপাবা। সেয়েহে মোৰ প্ৰভুৰ সকলো কথা আমি আপোনাৰ দাস মোৰ পিতাক কৈছিলোঁ। পাছত আমাৰ পিতায়ে কৈছিল, তোমালোকে পুনৰ গৈ আমাৰ বাবে কিছু শস্য কিনি আনাগৈ। তেতিয়া আমি ক'লোঁ, আমাৰ সৰু ভাই যদি আমাৰ লগত যায় তেতিয়াহে আমি যাম, নহ'লে আমি যাব নোৱাৰোঁ। কিয়নো আমাৰ সৰু ভাই যদি আমাৰ লগত নাথাকে তেন্তে সেই পুৰুষৰ মুখকে আমি দেখিবলৈ নাপাম। তেতিয়া আপোনাৰ দাস অৰ্থাৎ মোৰ পিতায়ে আমাক ক'লে, তোমালোকেতো জানাই যে মোৰ ভাইজাই মোলৈ দুটি পুত্ৰ প্ৰসৱ কৰিছিল। তাৰে এটি মোৰ পৰা ওলাই গ'ল আৰু মই ক'লোঁ, নিশ্চয় কোনো জন্তুৱে তাক দুখৰ দুখৰ কৰি চিৰা চিৰ কৰিলে। তাৰ পাছৰ পৰাই মই তাক পুনৰ দেখা নাপালোঁ। এতিয়া যদি তোমালোকে ইয়াকো মোৰ ওচৰৰ পৰা লৈ যোৱা আৰু তাৰ যদি কোনো ক্ষতি হয় তেন্তে এই পকাচুলিৰে সৈতে শুকতে মোক তোমালোকে চিউললৈ পঠাবা। গতিকে এতিয়া মই আপোনাৰ দাসৰ কাষলৈ অৰ্থাৎ মোৰ পিতাৰ কাষলৈ যদি ল'ৰাটো অবিহনে উভতি যাওঁ আৰু যিহেতু ল'ৰাটোৰ লগত তেওঁ প্ৰাণ একেলগে বন্ধা আছে, সেয়ে ল'ৰাটোক আমাৰ লগত নেদেখিলে তেওঁ নিশ্চয় মৃত্যু হ'ব। তাতে আপোনাৰ এই দাগবোৰে আপোনাৰ দাস অৰ্থাৎ আমাৰ পিতাক তেওঁৰ পকা চুলিৰে সৈতে শুকতে চিউললৈ পঠাব। মই এই আপোনাৰ দাসে মোৰ পিতাৰ ওচৰত এই ল'ৰাৰ কাৰণে জামিন হৈ কৈছিলোঁ, মই যদি তাক আপোনাৰ ওচৰলৈ নানো তেন্তে পিতা মই চিৰকাললৈকে আপোনাৰ ওচৰত অপৰাধী হৈ থাকিম। সেয়ে মোৰ প্ৰভু দয়া কৰি সেই ল'ৰাৰ পৰিৱৰ্তে মোকে আপোনাৰ দাসৰ দৰে ৰাখক আৰু ল'ৰাজনক তাৰ ককাইসকলৰ সৈতে ঘূৰি যাবলৈ দিয়ক। কিয়নো ল'ৰাজনক লগত নিনিয়াকৈ মই কেনেকৈ পিতাৰ ওচৰলৈ উলটি যাম? মোৰ পিতালৈ যি আপদ ঘটিব তাক মই চাব নোৱাৰিম।